Ella, Akas Badin. Batari Ponsu Dolly Devie. এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ফিজি নিউজিলেণ্ড আৰু টিমৰলৈ ভ্ৰমণৰ অন্তত আজি বিয়লি নতুন দিল্লীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবৰ্ধন শস্যৰ এখন নতুন প্ৰজাতি মুকলি কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে ভাৰত আৰু মালদ্বীপৰ মাজৰ সহযোগিতাই পৰম্পৰাগত ভূমিকা অতিক্ৰমি আগবাঢ়ি গৈছে মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে দেশজুৰি মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰিছে আৰু প্ৰায় তিনি সপ্তাহজোৰা ৰোমাঞ্চকৰ খেল প্ৰতিযোগিতাৰ অন্তত আজি নিশা আকৰ্ষণীয় সামৰণি অনুষ্ঠানে পেৰিছ অলিম্পিকৰ অন্ত পৰিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ফিজি নিউজিলেণ্ড আৰু টিমৰলেষ্ট ভ্ৰমণৰ অন্তত আজি বিয়লি নতুন দিল্লীত উপস্থিত হৈছে এই ভ্ৰমণৰ সময়ছোৱাত দ্বিপাক্ষিক সম্পৰ্ক সবল কৰাৰ উপৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত বুজাবুজিৰ চুক্তি আৰু দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে ৰাষ্ট্ৰপতিগৰাকীয়ে মত বিনিময় কৰে ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বাণিজ্যিক সুচলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে দেশ দুখনৰ মাজত দ্বিপাক্ষিক শুল্ক সহযোগিতা ব্যৱস্থাপনা চুক্তি স্বাক্ষৰিত হয় নিউজিলেণ্ডে আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটক স্বীকৃতি দিয়াৰ জৰিয়তে সংশ্লিষ্ট ক্ষেত্ৰখনত যুটীয়া গৱেষণা আৰু বিকাশৰ সুযোগ মুকলি হ'ব বুলি আশা কৰা হৈছে দুয়োখন দেশে জামনগৰত থকা পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰৰ জৰিয়তে পৰম্পৰাগত ঔষধ সন্দৰ্ভত উৎকৃষ্ট কৌশল বিনিময় কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে টিমৰ লেষ্টত প্ৰচাৰ ভাৰতী আৰু টিমৰেজ ৰাজহুৱা সম্প্ৰচাৰ সংস্থা ৰেডিঅ' টেলিভিজন টিমৰ লেষ্ট RTTLৰ মাজত সহযোগিতাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় তদুপৰি বিষয়া তথা কূটনৈতিক পাৰপত্ৰ থকাসকলৰ বাবে ভিছাৰ সুচলতা আৰু সাংস্কৃতিক বিনিময়ৰ কাৰ্যসমূহৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয় ফিজিত দুয়ো দেশৰ মাজত 100খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হৃদৰোগ বিভাগৰ চিকিৎসালয়ৰ বাবে ভূমি আবণ্টনৰ নথি পত্ৰ আনুষ্ঠানিকভাৱে হস্তান্তৰ কাৰ্যসূচীও সম্পন্ন হয় এই ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কম্পিনিয়ন অব দি অৰ্ডাৰ অব ফিজি আৰু গ্ৰেণ্ড স্কলাৰ অব দি অৰ্ডাৰ অব টিমৰ লেষ্ট সন্মান আগবঢ়োৱা হয় ৰাষ্ট্ৰপতিগৰাকীৰ এই তিনি ৰাষ্ট্ৰ ভ্ৰমণে দেশকেইখনৰ সৈতে ভাৰতৰ গভীৰ ঐতিহাসিক মিত্ৰতা সবল কৰি তোলাৰ লগতে এই মিত্ৰতাক নতুন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিব এই ভ্ৰমণৰ জৰিয়তে এক্ট ইষ্ট নীতিৰ সৈতে সংগতি ৰাখি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু দক্ষিণ পূব এছিয়া অঞ্চলত ভাৰতৰ কৌশলগত গুৰুত্ব প্ৰতিফলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ কৃষকসকলৰ সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে তেওঁ আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবৰ্ধন শস্যৰ এখন নটা প্ৰজাতি মুকলি কৰে তেওঁ লগতে কয় যে ই কৃষকসকলৰ আয় বৃদ্ধিত সহায় কৰিব মুকলি কৰা এখন নটা প্ৰজাতিৰ ভিতৰত 34বিধ ব্যাপক এলেকাত ৰোপণ কৰিব পৰা শস্য আৰু 27বিধ উদ্যান শস্য আছে ব্যাপক এলেকাত ৰোপণ কৰিব পৰা ফচলসমূহৰ ভিতৰত মিলেট বিভিন্ন খাদ্যশস্য দানাজাতীয় শস্য তৈলবীজ দাইল কুঁহিয়াৰ কপাহ আহজাতীয় শস্য আৰু অন্য সম্ভাৱনাপূৰ্ণ শস্য আছে উদ্যানজাতীয় শস্যসমূহৰ ভিতৰত ফল মূল শাক পাচলি ফুল আৰু ঔষধি গছ অন্যতম এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কৃষক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰে এই নতুন প্ৰজাতিৰ শস্যসমূহৰ বিষয়ে আলোচনা কৰি শ্ৰীমোদীয়ে মূল্য আধাৰিত কৃষিৰ তাৎপৰ্য সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে কৃষকসকলে কয় যে এই নতুন প্ৰজাতিসমূহে তেওঁলোকৰ ব্যয় হ্ৰাস কৰাৰ ফলত এইসমূহ তেওঁলোকৰ বাবে অধিক লাভজনক হ'ব আৰু পৰিৱেশৰ ওপৰতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব প্ৰধানমন্ত্ৰীয়ে মিলেটৰ গুৰুত্ব আৰু বৰ্তমান সময়ত লোকসকল কেনেদৰে পুষ্টিকৰ খাদ্যৰ প্ৰতি আকৰ্ষিত হৈছে সেই সন্দৰ্ভত আলোচনা কৰে তেওঁ লগতে প্ৰাকৃতিক কৃষিকৰ্মৰ সুফল আৰু জৈৱিক কৃষিকৰ্মৰ প্ৰতি সাধাৰণ লোকৰ আস্থা বৃদ্ধি হোৱা সন্দৰ্ভতো আলোচনা কৰে কৃষকসকলে প্ৰাকৃতিক কৃষিকৰ্মক উদগনি যোগোৱাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয় কৃষি বিজ্ঞান কেন্দ্ৰসমূহে কৃষকসকলক নতুন প্ৰজাতিসমূহৰ লাভালাভ সন্দৰ্ভত প্ৰতিমাহে কৃষকসকলক প্ৰয়োজনীয় তথ্যপাতিৰ যোগান ধৰি এই সন্দৰ্ভত তেওঁলোকৰ সজাগতা বৃদ্ধিত সহায় কৰিব বুলি শ্ৰীমোদীয়ে লগতে উল্লেখ কৰে শ্ৰীমোদীয়ে লগতে নতুন প্ৰজাতিৰ শস্যসমূহ বিকশাই তোলাৰ বাবে বিজ্ঞানীসকলৰ শলাগ লয় ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে কৃষকসকলৰ বাবে আজিৰ দিনটো এটা ঐতিহাসিক দিন তেওঁ কয় যে এই নতুন প্ৰজাতিৰ শস্যৰ বীজসমূহ জলবায়ু অনুকূল আৰু এই শস্যসমূহ অত্যন্ত পুষ্টিকৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰত আৰু মালদ্বীপৰ মাজৰ সহযোগিতাই পৰম্পৰাগত ভূমিকা অতিক্ৰমী আগুৱাইছে। তেওঁ মালদ্বীপক ভাৰত মহাসাগৰ অঞ্চলৰ অন্যতম প্ৰধান মিত্ৰ দেশ হিচাপে অভিহিত কৰে। মালদ্বীপত অড্ডু ৰেক্লেমেশ্যন প্ৰকল্প আৰু অড্ডু শ্বৰ প্ৰটেকশ্যন প্ৰকল্প মুকলি কৰি ডঃ জয়শংকৰে কয় যে দুয়োখন দেশৰ মাজৰ উন্নয়ন সহযোগিতাই মালদ্বীপৰ জনসাধাৰণৰ জীৱনশৈলীৰ সকলো দিশ স্পৰ্শ কৰাৰ লগতে তেওঁলোকক উপকৃত কৰাৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে অড্ডু ৰেক্লেমেশ্যন আৰু শ্বৰ প্ৰটেকশ্যন প্ৰকল্পত ভাৰতে মালদ্বীপ চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ জৰিয়তে অড্ডুক আঞ্চলিকভাৱে গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ডঃ জয়শংকৰে কয় যে 8 কোটি আমেৰিকান ডলাৰ মূল্যৰ এই অভিলাষী প্ৰকল্পৰ জৰিয়তে অড্ডুৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ লগতে পৰ্যটনৰ বিকাশ ত্বৰান্বিত কৰিব বিচৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে অঞ্চলটোৰ সামগ্ৰিক বিকাশ ঘটাৰ লগতে নিয়োগ, উদ্যমিতা আৰু বাণিজ্য ক্ষেত্ৰলৈ নানা সুযোগ আহিব। তেওঁ লগতে কয় যে বিগত কেইবছৰমানৰ ভিতৰত ভাৰতে অড্ডুত প্ৰায় 22 কোটি আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে। ইয়াৰ জৰিয়তে মালদ্বীপত আঞ্চলিক উন্নয়নত ভাৰতৰ গুৰুত্ব প্ৰতিফলিত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে দেশজুৰি মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। ৰাজ্যসমূহৰ সামাজিক কল্যাণ আৰু মহিলা তথা শিশু উন্নয়ন মন্ত্ৰীসকল আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপাল আৰু প্ৰশাসকসকলৰ সৈতে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে ভাষণ দিয়ে। তেওঁ কয় যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এনে সহযোগিতা অপৰিহাৰ্য। সক্ষম অংগনবাড়ী অভিযান, দ্বিতীয় পোষণ অভিযান, বাৎসল্য অভিযান আৰু শক্তি অভিযানৰ অধীনত মন্ত্ৰালয়ৰ ধবজাবাহী কাৰ্যসূচীসমূহ সন্দৰ্ভত তেওঁ আলোকপাত কৰে। এই বৈঠকত 28খন ৰাজ্যৰ ভিতৰত 21খন ৰাজ্যৰ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। বৈঠকত মহিলা আৰু শিশু মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বাবে ভৱিষ্যৎ পৰিকল্পনা তথা প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভতো পৰ্যালোচনা কৰা হয়। প্ৰায় 3 সপ্তাহজোৰা ৰোমাঞ্চকৰ খেল প্ৰতিযোগিতাৰ অন্তত আজি নিশা আকৰ্ষণীয় সামৰণি অনুষ্ঠানেৰে পেৰিছ অলিম্পিকৰ অন্ত পৰিব। সামৰণি অনুষ্ঠান ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামত 80,000 দৰ্শক উপস্থিত থকাৰ সম্ভাৱনা আছে। সামৰণি অনুষ্ঠানত 2028 চনত লছ এঞ্জেলছত হ'বলগীয়া পৰৱৰ্তী অলিম্পিক ক্ৰীড়া মহোৎসৱৰ আয়োজক কমিটীৰ হাতত অলিম্পিক পতাকা অৰ্পণ কৰা হ'ব। পেৰিছ অলিম্পিকৰ শেষৰ দিনা নেডাৰলেণ্ডছৰ ষ্টিফান হাছানে মহিলাৰ মাৰাথনত সোণৰ পদক অৰ্জন কৰে। ইপিনে ইথিঅপিয়াৰ টিক্স আছেফাই ৰূপৰ পদক আৰু কেনিয়াৰ হেলেন অবিৰিয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতীয় এইবাৰৰ অলিম্পিকত 1টা ৰূপ আৰু 5টা ব্ৰঞ্জসহ মুঠ 6টা পদক লাভ কৰি 100 সংখ্যক স্থানত আছে। মনু ভাকৰে ব্ৰঞ্জৰ পদক হস্তগত কৰি এইবাৰৰ অলিম্পিকত দেশৰ হকে প্ৰথমটো পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাকৰ অলিম্পিকৰ শ্বুটিঙত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। পাছত খেলুৱৈগৰাকীয়ে সৌৰভজিৎ সিঙৰ সৈতে 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ 1টা সংস্কৰণতে 2টাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰে। স্বপ্নিল কুশালে শ্বুটিঙত দেশৰ হকে 3টো পদক জয় কৰে। ইয়াৰ পাছত ভাৰতীয় পুৰুষ হকী দলে 4ৰ্থটো ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰত ৰূপৰ পদক হস্তগত কৰে। ভাৰতৰ উদীয়মান খেলুৱৈ অমিত শ্বেৰাৱতে পুৰুষৰ মল্লযুদ্ধৰ 57 কিলোগ্ৰাম ওজন শাখাত ফ্ৰী ষ্টাইল শিতানত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ পদক জয় কৰা দেশৰ কনিষ্ঠতম খেলুৱৈৰূপে পৰিগণিত হয়। এইবাৰৰ অলিম্পিকৰ পদক তালিকাত চীনে 39টা সোণ, 27টা ৰূপ আৰু 24টা ব্ৰঞ্জসহ মুঠ 90টা পদকেৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰই 38টা সোণ, 42টা ৰূপ আৰু 42টা ব্ৰঞ্জৰ পদককে ধৰি মুঠ 122টা পদকেৰে তালিকাৰ দ্বিতীয় স্থানত থাকে। অষ্ট্ৰেলিয়াই 18টা সোণ, 18টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 50টা পদকেৰে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 7 দিনত অসমকে ধৰি মেঘালয়, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পূব ৰাজস্থান, উত্তৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ আৰু বিহাৰত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ইয়াৰ লগতে পশ্চিম আৰু মধ্য ভাৰতৰ ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলিও প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে কেৰালা, তামিলনাডু আৰু উত্তৰ কৰ্ণাটকতো অহা 5 দিনত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি অনুমান কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ফিজি, নিউজিলেণ্ড আৰু টিমৰলৈ ভ্ৰমণৰ অন্তত আজি বিয়লি নতুন দিল্লীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা দ্ৰুত সুস্থবৰ্ধন শস্যৰ 1,000 টা প্ৰজাতি মুকলি কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে ভাৰত আৰু মালদ্বীপৰ মাজৰ সহযোগিতাৰ পৰম্পৰাগত গুৰুত্ব অতিক্ৰমী আগবাঢ়ি গৈছে। মহিলা ও শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেবীয়ে দেশজুড়ি মহিলা ও শিশু কল্যাণ নিশ্চিত করার উদ্দেশ্যে কেন্দ্র আর রাজ্যসমূহের মধ্যে সহযোগিতামূলক প্রচেষ্টার গুরুত্ব সন্দর্ভত আলোকপাত করেছে আৰু এই পৰিপ্ৰেক্ষিতত ৰোমাঞ্চকৰ খেল প্ৰতিযোগিতাৰ অন্তত আজিৰ দিশে আকৰ্ষণীয় সামৰণি অনুষ্ঠানেৰে পেৰিছ অলিম্পিকৰ অন্ত পৰিব। আমাৰ এতিয়াৰ বাতৰি।